এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুটা দিন বাকী থকা অৱস্থাত প্ৰাৰ্থীসকলৰ তীব্ৰতৰ প্ৰচাৰ অভিযান। নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পদ্ম সন্মানসমূহ প্ৰদান, অসমৰ জয়নাচৰণ নাৰ্জাৰী অনিল কুমাৰ বড়োৰ পদ্মশ্ৰী সন্মান গ্ৰহণ, পাটবসী আৰু আন কেইবাখনো সত্ৰত মহাপুৰুষ দামোদৰ দেৱৰ তিৰুভাৱ তিথি পালন, পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত এতিয়ালৈকে 22 লোক আটক, আৰু এছিয়া যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত মৰিগাঁৱৰ স্পৃহাৰ ঋষি কাশ্যপৰ দুটা সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ লয়। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত দলটোৱে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ভাৰতৰ ভিতৰত অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে শোণিতপুৰবাসীক আহান জনায়। বিশ্বনাথ জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা অমলান কাশ্যপ সাহা।
2 মে তাৰিখে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনত বিশ্বনাথ জিলাত মুঠ 1373 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। ইয়াৰে 28 গৰাকী জিলা পৰিষদ পদৰ বাবে, 112 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত আৰু 1233 গৰাকী গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী। ইতিমধ্যে জিলাখনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে 261 গৰাকীকৈ প্ৰাৰ্থী। সমাগত যি পঞ্চায়ত নিৰ্বাচন, তাৰ পূৰ্বে বিশ্বনাথ জিলা প্ৰশাসনে ইতিমধ্যে যাৱতীয় কাম কাজ পূৰ্ণ গতিত চলাই নিছে। অনুৰূপ ধৰণে আৰক্ষী প্ৰশাসনো যথেষ্ট সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। জিলাখনত বিভিন্ন ৰাজনৈতিক দলে অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ কাৰ্য। শাসকীয় বিজেপি দলৰ হৈ আজি বিশ্বনাথত নিৰ্বাচনী ৰণদংগা বজাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই বিৰোধী কংগ্ৰেছ দলক আজি তীক্ষ্ণ সমালোচনা কৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰি ৰাইজক পুনৰ বিজেপি দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। ইফালে কংগ্ৰেছ দলৰ হৈ ৰাজ্যিক সভাপতি ভূপেন বৰাইও বিশ্বনাথত চলাইছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য।
বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ টিংখং, নাহৰকটীয়াৰ উপৰি দুলীয়াজানৰ খাহী, ফুকনবাৰীত আয়োজিত জনসভাতো অংশ লয়। তেওঁ বিকাশৰ অনিৰুদ্ধ গতি ত্বৰান্বিত কৰিবলৈ বিজেপিৰ প্ৰাৰ্থীক জয় কৰিবলৈ আহান জনায়। এই সভাসমূহত সাংসদ ৰামেশ্বৰ তেলীৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু দলৰ নেতৃবৰ্গ উপস্থিত থাকে। মন্ত্ৰী কেশৱ মহন্তই আজি পুৱাৰ ভাগত ধেমাজিৰ বঙালমাৰী গাঁৱৰ দক্ষিণ ধেমাজি জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী অতুল বৰাই আজি চাবুৱাৰ বালিজানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই আজি যোৰহাটৰ খঙীয়া, নাওবৈচা, চৰাবাহীকে ধৰি কেইবাটাও অঞ্চলৰ প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। সাংসদ গৌৰৱ গগৈয়ে যোৰহাট জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। অসম জাতীয় পৰিষদৰ হৈ আজি লুৰিণজ্যোতি গগৈয়ে ধেমাজি জিলাৰ বিষ্ণুপুৰ, লক্ষীপথাৰ, উত্তৰ ধেমাজি, জীয়াঢল আৰু বৰদলনি জিলা পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত প্ৰচাৰ চলায়। তেওঁ খোৱাং সমষ্টিৰ অধীনৰ বিভিন্ন অঞ্চলতো প্ৰচাৰ সভাত অংশ লয়। ডিব্ৰুগড় জিলাত আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম জাতীয় পৰিষদ দলৰ শতাধিক নেতাকৰ্মীয়ে অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগ দিয়ে। ইপিনে বিভিন্ন জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। প্ৰশাসনসমূহে নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাত বিভিন্ন নিৰ্বাচনী কাম কাজত নিয়োজিত 1200 গৰাকী কৰ্মচাৰীৰ মাজত ডাক বেলট পেপাৰ বিতৰণ কাৰ্যসূচী আৰম্ভ হৈছে। চৰাইদেউ জিলাত নিৰ্বাচন শান্তিপূৰ্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিশসমূহ তত্বাৱধান তথা পৰিচালনাৰ বাবে গঠন কৰা নিৰ্বাচনী কোষসমূহৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই 3টা পৰ্যায়ত প্ৰদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে প্ৰথম পৰ্যায়ত আজি এই বঁটাসমূহ প্ৰদান কৰা হয়। আজি পদ্মবিভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ভায়লিন বাদক তথা সুৰকাৰ ডঃ এল সুব্ৰমণিয়ম আৰু গেষ্ট্ৰ এণ্ট্ৰলজিষ্ট ডঃ নাগেশ্বৰ ৰেড্ডী আছে। পদ্মভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত বিশিষ্ট সম্পাদক আৰু প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ এ সূৰ্যপ্ৰকাশ, চলচ্চিত্ৰ অভিনেতা অনন্ত নাগ, নন্দামুৰী বালাকৃষ্ণ আৰু এছ অজিত কুমাৰ, ভাৰতনাট্যম নৃত্যশিল্পী শোভনা চন্দ্ৰকুমাৰ আৰু ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক পি আৰ শ্ৰীজেছ আছে। বিশিষ্ট গজল গায়ক পংকজ উধাসক মৰণোত্তৰভাৱে প্ৰদান কৰা এই বঁটা তেওঁৰ পত্নীয়ে গ্ৰহণ কৰে। অসমৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো আৰু ডিমা হাছাও জিলাৰ প্ৰবীণ লোকসংগীত শিল্পী জৈনচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান আজি আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক নৃত্যাচাৰ্য যতীন গোস্বামীক পৰৱৰ্তী পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ'ব।
আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
মহাপুৰুষ দামোদৰ দেৱৰ 427 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হৈছে। একাগ্ৰ ভক্তিবাদ বৈদিক তত্ত্ব সৃষ্টিৰে বৈষ্ণৱবাদৰ প্ৰচাৰক মহাপুৰুষজনৰ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোচবিহাৰৰ বিভিন্ন সত্ৰ নামঘৰ মন্দিৰ আদিত হোমযজ্ঞ নাম প্ৰসংগকে ধৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথি উপলক্ষে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে মহাপুৰুষজনাৰ আধ্যাত্মিকতা, তত্ত্বজ্ঞান আৰু সমাজমুখী আদৰ্শ সমাজ জীৱনৰ পথ প্ৰদৰ্শক হৈ ৰব বুলি আশা প্ৰকাশ কৰে। মহাপুৰুষজনাৰ দীক্ষাস্থলী হাজো, বৰপেটাৰ পাটবাউসী, মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে বিভিন্ন সত্ৰত তিথি পালন কৰা হৈছে। মহাপুৰুষজনাৰ আদি সত্ৰ হিচাপে খ্যাত পাটবাউসী সত্ৰত আজি যথেষ্ট সংখ্যক ভক্তৰ সমাগম হয়। অনুগামীসকলৰ উদ্যোগত সত্ৰখনৰ পৰা ধৰ্মীয় শোভাযাত্ৰা উলিওৱাৰ উপৰি নাম প্ৰসংগও কৰা হয়। মহাপুৰুষজনাৰ তিৰুভাৱ তিথিৰ সৈতে সংগতি ৰাখি যোৱা 22 এপ্ৰিলৰ পৰা অনুষ্ঠিত কীৰ্তন মহোৎসৱত আজি যথেষ্ট সংখ্যক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। সৰু ল'ৰা ছোৱালীৰ মাজত খেল ধেমালি, দিহানাম প্ৰতিযোগিতা আৰু বাৰেৰহণীয়া অনুষ্ঠানৰো আয়োজন কৰা হয়। বৈষ্ণৱ পন্থাৰ পীঠস্থান মাজুলীৰ দক্ষিণপাট সত্ৰতো মহাপুৰুষজনাৰ তিথি ধৰ্মীয় বিধি অনুযায়ী পালন কৰা হয়। এই উপলক্ষে সত্ৰখনত নাম কীৰ্তন আৰু অন্যান্য ধৰ্মীয় কাৰ্য সম্পন্ন হয়। কামৰূপ জিলাৰ ৰামদিয়াৰ পোৰাভিতা সত্ৰত আজি মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম প্ৰসংগ আৰু লাড়ু উৎসৱ পালন কৰা হয়। এই উৎসৱত ৰাজ্যৰ প্ৰায় 10,000 ভক্তই 7 লাখতকৈও অধিক লাড়ু যোগান ধৰে। উল্লেখযোগ্য যে মানৰ আক্ৰমণৰ সময়ৰ পৰাই সত্ৰখনত এই পৰম্পৰা চলি আহিছে। কামৰূপ জিলাৰ শুৱালকুছি, আমৰংগাকে ধৰি অন্যান্য দামোদৰীয় সত্ৰসমূহতো আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। গোৱালপাৰা জিলাৰ ভালুকডুবিতো তিনিদিনীয়া কাৰ্যসূচীৰে দামোদৰ দেৱৰ তিথি পালন কৰা হৈছে। কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই এই পৰ্যন্ত 22 লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে আটক কৰা হৈছে। আজি গোৱালপাৰাৰ আৰক্ষীয়ে নজমুল হক আৰু হানিফ আলী ওৰফে ইমৰাণ হাছিমি নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। দুয়োজন লোকে পাকিস্তান আৰু পেহেলগামত সংঘটিত আক্ৰমণক সমৰ্থন কৰি সামাজিক মাধ্যমত বাৰ্তা দিছিল। যুৱক দুজনৰ বিৰুদ্ধে মৰনৈ আৰু মাটিয়া থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়েও আজি পেহেলগামৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ কাৰণে এজন যুৱকক গ্ৰেপ্তাৰ কৰে। পাকিস্তান সমৰ্থিত উগ্ৰপন্থীৰ বৰ্বৰ কাণ্ডক সমৰ্থন কৰি পোষ্ট দিয়াৰ পৰিপ্ৰেক্ষিতত গৌৰীপুৰৰ মাটিয়াবাগ গাঁৱৰ ফিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰি গৌৰীপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোছা কৰি আছে। উল্লেখযোগ্য যে কালি বৰপেটা আৰক্ষীয়ে জাৰিফ আলী, কাছাৰ আৰক্ষীয়ে ইমৰাণ হুছেইন আৰু কমৰুদ্দিন আৰু তামুলপুৰ আৰক্ষীয়ে তাহিব আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ আগেয়ে সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত গুৱাহাটীৰ পৰা ডিম্পল বৰা ওৰফে দধিচি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। হোজাই জিলাৰ লামডিং ৰেলৱে জংচনত আজি ৰেল সুৰক্ষা বাহিনীয়ে দুগৰাকী বাংলাদেশৰ নাগৰিকক আটক কৰে। বাহিনীটোৱে উজনি মোৱা 13173 কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলগাড়ীখনৰ পৰা লোক দুজনক আটক কৰে। ফিৰোজ শ্বাহ আৰু মইনা খান নামৰ এই বাংলাদেশী লোক দুজনে দালালক দিয়া ধনৰ বিনিময়ত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল বুলি ৰেল আৰক্ষীক স্বীকাৰোক্তি দিয়ে। লোক দুজন দিল্লী আৰু বেংগালুৰুত কৰ্মৰত আছিল। ৰেল আৰক্ষীয়ে দুয়োজন লোকক সোধা পোছা কৰি থকাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। আমাৰ পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্য চৰকাৰে টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত মংগলদৈত স্থাপন কৰা আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে পৰিচালনা কৰা দৰং কৰ্কট কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰাকৈ পালন কৰা হয়। জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাক মূল বিষয় হিচাপে লৈ এই বছৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে চিকিৎসা প্ৰতিষ্ঠানটোত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত চিকিৎসা প্ৰতিষ্ঠানটোৰ অধীক্ষকগৰাকীয়ে বিগত তিনি বছৰত তেওঁলোকে দৰং জিলাৰ লগতে চুবুৰীয়া জিলাসমূহত কৰ্কট ৰোগীৰ লগতে অন্যান্য ৰোগত আক্ৰান্ত ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানটোত পদ্মশ্ৰী সন্মানেৰে সন্মানিত দ্ৰোণ ভূঞা, অসম সৌৰভ সন্মানেৰে বিভূষিত হেমন্ত দত্ত আৰু অসম গৌৰৱ সন্মানেৰে বিভূষিত অনুপম ডেকা তথা তেনজিং বডোছাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানটোত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। অনুষ্ঠানটো সন্দৰ্ভত এয়া চিকিৎসা প্ৰতিষ্ঠানটোৰ অধীক্ষক ছৈয়দ ইফতিখাৰ চৌহানী।
আজি আমি তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰিছো আৰু এই উপলক্ষে আমি সমাজৰ যি গণ্য মান্য ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছো। কেঞ্চাৰ জাগৰণতাই কিমানখিনি পেচেণ্ট আমাৰ ইয়ালৈ আহিবৰ কাৰণে তেওঁলোকক সজাগতা কৰিছে সেই বিষয়ে আমি আলোচনা কৰিছো। জৰায়ুৰ মুখৰ কেঞ্চাৰ প্ৰিভেনশ্যনৰ কাৰণে আমি কাম কৰি যাওঁ, তাৰ বিষয়ে আমি সকলোকে জাগৰণতা কৰাইছো। তাৰ কাৰণে যিটো ভেকচিন আছে সেই ভেকচিনো আমাৰ ইয়াত উপলব্ধ হ'ব আৰু আমি যিখিনি ছোৱালী 9 বছৰৰ পৰা 16 বছৰ বয়সৰ বা অকণমান আৰু তাৰ ওপৰতো বয়সত যিসকলে নাই লোৱা তেওঁলোকক এই ভেকচিন দিব পৰা যাব, গতিকে সেই বিষয়ে আমি সকলোকে অৱগত কৰাইছো। আমাৰ এই যিটো আউটৰিচ কমিউনিটি আউটৰিচ প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামৰ জৰিয়তে আমি বহুতখিনি পেচেণ্টৰ লগত আমাৰ কানেকশ্যন হৈছে, আমি তেখেতসকলক ইয়ালৈ আনিব পৰা হৈছোঁ। সেই উপলক্ষে 35টা টীম গঠন কৰি দিয়া হৈছে আৰু তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত গৈ কাম কৰি আছে।
অনলাইন ট্ৰেডিঙত বিনিয়োগ আৰু ঋণ দিয়াৰ প্ৰলোভনেৰে কোটি কোটি টকা আত্মসাত কৰাৰ অভিযোগত আজি গুৱাহাটী মহানগৰীৰ চানমাৰী আৰক্ষীয়ে এগৰাকী মহিলাক আটক কৰে। আৰক্ষীয়ে বামুনী মৈদামত অভিযান চলাই আটক কৰা মহিলাগৰাকী কবিতা বৈশ্য বুলি চিনাক্ত কৰিছে। আৰক্ষীয়ে ধৃত মহিলাগৰাকীৰ পৰা 151খন নথি, বিভিন্ন লোকৰ নামত থকা 5 কোটি টকাৰ চেক আৰু 5খন চুক্তিপত্ৰ জব্দ কৰিছে। আৰক্ষী সূত্ৰ প্ৰকাশ কৰা মতে 2023 চনৰ পৰা চলিত বছৰলৈ অভিযুক্ত মহিলাগৰাকীয়ে ভালেসংখ্যক গ্ৰাহকৰ পৰা ধন লৈছিল। প্ৰাপ্য ধন ঘূৰাই নোপোৱাৰ বাবে এগৰাকী ব্যক্তিয়ে আৰক্ষীক দিয়া অভিযোগ অনুসৰি তেওঁক আটক কৰা হয়। সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱমণি বৰাক আক্ৰমণৰ সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পত্ৰৰ জৰিয়তে দলৰ নেতৃবৃন্দই এই ঘটনাত জড়িতসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ দাবী জনায়। একেদৰে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ দলটোৱে দাবী উত্থাপন কৰে। এছিয়া যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত মৰিগাঁৱৰ স্পৃহা ঋষি কাশ্যপে 2টা সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। দিল্লীত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে সৰ্বমুঠ 83টা সোণৰ পদকেৰে বিশেষ সফলতা প্ৰদৰ্শন কৰি পদক তালিকাত শীৰ্ষস্থান দখল কৰে। যোৱা 25 তাৰিখৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ খেলুৱৈগৰাকীয়ে বেকবেণ্ডিঙৰ ব্যক্তিগত শাখাত আৰু দলীয় শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি 2টা শাখাতে সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। কালি সামৰণি পৰা প্ৰতিযোগিতাত ভাৰতে 3টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদকেৰে মুঠ 87টা পদক লাভ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি জয়পুৰৰ সেৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত প্ৰাগ নিউজৰ জ্ঞান ৰঞ্জন বৰাই শীৰ্ষস্থান দখল কৰে। মহিলা শাখাত এনি ভাৰত 24ৰ হেনা দে শীৰ্ষস্থান দখল কৰে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ 2টা দিন বাকী থকা অৱস্থাত প্ৰাৰ্থীসকলৰ তীব্ৰতৰ প্ৰচাৰ অভিযান। নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পদ্ম সন্মানসমূহ প্ৰদান। অসমৰ জয়নাচৰণ বাথাৰী, অনিল কুমাৰ বড়োৰ পদ্মশ্ৰী সন্মান গ্ৰহণ। পাটবসী আৰু আন কেইবাখনো সত্ৰত মহাপুৰুষ দামোদৰদেৱৰ তিৰুভাৱ তিথি পালন। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানত এতিয়ালৈকে 22জন লোক আটক। আৰু এছিয়া যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত মৰিগাঁৱৰ স্পৃহা ঋষি কাশ্যপৰ 2টা সোণৰ পদক অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।